গীতমালা ঊনৈশ অধ্যায় প্ৰধান বাদ্যকৰ নিমিত্তে ডাউদৰ ৰচিত গীত। গগনমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে, আকাশমণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে, ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে। কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই, তাৰ শব্দও শুনা নাযায়। তথাপিও সেইবোৰৰ মাত সমগ্ৰ পৃথিৱীতে বিয়পি যায়, সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়। আকাশমণ্ডলত তেওঁৰ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে। সূৰ্যই দৰাৰ দৰে নিজৰ শুৱনি কোঠাৰ পৰা ওলাই আহে, নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে। সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ হিটো মূৰ পাইগৈ, তাৰ তাপৰ পৰা কোনো বস্তুৱে লুকাই নাথাকে। জিহুৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে। জিহুৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞানদান কৰে। জিহুৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে। জিহুৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তৰ্দৃষ্টিক দীপ্তিময় কৰে। জিহুৱা বিষয়ক যি ভয়, সেয়ে সুচী আৰু চিৰস্থায়ী। জিহুৱাৰ শাসন প্ৰণালীবোৰ সম্পূৰ্ণভাৱে সত্য আৰু ধাৰ্মিক, সেইবোৰ সোণতকৈ এনেকি নিভাঁজ সোণতকৈও বাঞ্ছনীয়। সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰগ ঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈও সোৱাদ। তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে, সেইবোৰ পালন কৰিলে পৰম লাভ হয়। কোনে নিজৰ ভুলবোৰ গমিব পাৰে, মোক গুপ্ত পাপৰ পৰা হুচি কৰা, গৰ্বিকীত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা। সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে, তাতে মই সিদ্ধ হ'ম আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ'ম। হে মোৰ জিহুৱা, মোৰ আশ্ৰয়শিলা আৰু মোৰ মুক্তিকৰ্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওক।